গালাতীয় পত্ৰ 3 অধ্যায় বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণ পোৱা যায়। হে অবুজ গালাতীয়া লোক, তাৰ চকুৱে আপোনালোকক মুগ্ধ কৰি পেলাইছে। আপোনালোকৰ চকুৰ আগতে যীশুখ্ৰীষ্টৰ কোচত হত হোৱা বুলি জানো মই স্পষ্টভাৱে বৰ্ণনা কৰা নাছিলো। মই কেৱল এই বিষয়ে আপোনালোকৰ পৰা জানিব বিচাৰো যে আপোনালোকে কি বিধানৰ কাৰ্যৰ দ্বাৰাই আত্মা পালে নেকি, নে বাৰ্তা শুনি বিশ্বাস কৰাৰ দ্বাৰাই পালে? আপোনালোক ইমানেই অবুজ নে? আত্মাৰে আৰম্ভ কৰি এতিয়া মাংসিক আচৰণত কিয় সমাপ্ত কৰিবলৈ গৈ আছে? আপোনালোকে বৃথা ইমান দুখভোগ কৰিলে যদি বাস্তৱিকতে এই দুখবোৰ অনৰ্থক হৈ থাকে। গতিকে কওকচোন, যিজনে আপোনালোকক আত্মা দান কৰে আৰু আপোনালোকৰ মাজত পৰাক্ৰম কাৰ্য সাধন কৰে, তেওঁ বিধানৰ কৰ্মৰ দ্বাৰাই কৰেনে নে বাৰ্তা শুনি বিশ্বাসৰ দ্বাৰাই কৰে? যেনেকৈ আব্ৰাহামে ঈশ্বৰক বিশ্বাস কৰিছিল আৰু সেই বিশ্বাসে তেওঁৰ পক্ষে ধাৰ্মিকতাৰ স্বীকৃতি দিলে, তেনেদৰে আপোনালোকেও এই কথা জানক যে যিসকলে বিশ্বাস কৰে তেওঁলোকেই আব্ৰাহামৰ সন্তান। ধৰ্মশাস্ত্ৰত এই বিষয়ে পূৰ্বেই লিখা আছে যে ঈশ্বৰে অনা ইহুদীসকলক বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত কৰে। আব্ৰাহামৰ ওচৰত এই শুভবাৰ্তা আগেয়ে ঘোষণা কৰা হৈছিল, সকলো জাতিয়ে তোমাৰ মাধ্যমত আশীৰ্বাদ প্ৰাপ্ত হ'ব। সেয়েহে আব্ৰাহাম বিশ্বাসী হোৱাত যেনেকৈ আশীৰ্বাদ পাইছিল, তেনেকৈ বিশ্বাসী সকলো আব্ৰাহামে সৈতে আশীৰ্বাদ প্ৰাপ্ত হয়। কিয়নো যিমান মানুহে বিধান শাস্ত্ৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে সেই সকলোৱেই শাপগ্ৰস্ত। কিয়নো শাস্ত্ৰত লিখা আছে, বিধানত যিসকলো লিখা আছে তাৰ সকলো কথা যিজনে পালন নকৰে তেওঁ শাপগ্ৰস্ত। এতিয়া এইটো স্পষ্ট যে বিধানৰ দ্বাৰা ঈশ্বৰৰ দৃষ্টিত কোনো ধাৰ্মিক বুলি গণিত নহয়, কাৰণ ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব। বিধানৰ লগত বিশ্বাসৰ সম্বন্ধ নাই, কিন্তু যিজনে বিধানৰ সকলো কথা পালন কৰে তেওঁ বিধানৰ মাজতে জীৱিত থাকিব। খ্ৰীষ্টই মূল্য দি বিধানৰ শাপৰ পৰা আমাক মুক্ত কৰিলে, কাৰণ তেওঁ আমাৰ কাৰণে শাপস্বৰূপ হ'ল। কিয়নো লিখা আছে, যিজনক কাঠত পৰা হয় তেওঁ শাপগ্ৰস্ত। খ্ৰীষ্টই নিজৰ ওপৰত এই অভিশাপ লোৱাৰ এয়ে উদ্দেশ্য আছিল যে যি আশীৰ্বাদ আব্ৰাহামে লাভ কৰিছিল সেই আশীৰ্বাদ খ্ৰীষ্ট যীশুৰ দ্বাৰাই অনা ইহুদীসকলেও যেন লাভ কৰিব পাৰে, আৰু বিশ্বাসৰ দ্বাৰাই যেন আমি প্ৰতিজ্ঞাযুক্ত আত্মা পাব পাৰোঁ। বিধান আৰু প্ৰতিজ্ঞা। ভাইসকল, মই এজন মানুহৰ দৰে কৈছোঁ, মানুহৰ মাজত এবাৰ যেতিয়া এখন নিয়ম পত্ৰ থিৰ কৰা হয় সেই নিয়ম পত্ৰ কোনেও বাতিল কৰিব নোৱাৰে আৰু তাত একো যোগ দিবও নোৱাৰে। ঈশ্বৰে আব্ৰাহাম আৰু তেওঁৰ বংশলৈ প্ৰতিজ্ঞাবোৰ কৰিছিল। ইয়াত বহু বচনত বংশবোৰলৈ বুলি অনেকৰ বিষয়ে কোৱা নাই, কিন্তু কেৱল এজনকহে তোমাৰ বংশলৈ বুলি ক'লে, এই বংশ খ্ৰীষ্ট। এতিয়া মই ইয়াকে কওঁ, পূৰ্বতে ঈশ্বৰৰ দ্বাৰাই নিয়মৰ চুক্তি স্থিৰ কৰা হ'ল আৰু তাৰ 430 বছৰৰ পাছত বিধান আহিল, যাতে পূৰ্বৰ সেই নিয়মৰ চুক্তি প্ৰতিজ্ঞাৰ কৰাৰ দ্বাৰাই বাতিল হৈ নাযায়। উত্তৰাধিকাৰৰ যদি বিধান পালনৰ জৰিয়তে প্ৰাপ্ত হয় তেনেহ'লে সেয়া পুনৰ প্ৰতিজ্ঞাৰ ওপৰত নিৰ্ভৰশীল হ'ব নোৱাৰে, কিন্তু ঈশ্বৰে বিনামূল্যে এই উত্তৰাধিকাৰ এক প্ৰতিজ্ঞাৰ দ্বাৰাই আব্ৰাহামক দান কৰিলে। তেনেহ'লে ঈশ্বৰে বিধান কিয় দিলে? বিধান লংঘন কৰাৰ দ্বাৰা অপৰাধ বুজিবলৈ বিধান দিয়া হৈছিল। যিজনৰ ওচৰত ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল আব্ৰাহামৰ সেই বংশ নহালৈকে তাতে বৰ্তি থাকিবলৈ বিধান দিয়া হৈছিল। স্বৰ্গৰ দূতসকলৰ যোগেদি এজন মধ্যস্থতাকাৰীৰ দ্বাৰাই এই বিধান নিৰূপিত কৰা হৈছিল। এতিয়া এজন মধ্যস্থতাকাৰীৰ উপস্থিতিয়ে ইয়াকে বুজায় যে তাত এজনতকৈ অধিক লোক আছে, কিন্তু ঈশ্বৰ হলে এজনহে। তেনেহ'লে বিধান ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰৰ বিৰুদ্ধে নেকি? নিশ্চয় নহয়। যদি এনে এক বিধান থাকিলেহেঁতেন যিয়ে জীৱন দিব পাৰে, তেনেহ'লে ধাৰ্মিকতা অৱশ্যেই সেই বিধান পালন কৰাৰ দ্বাৰাই হ'লহেঁতেন, কিন্তু শাস্ত্ৰই সকলোকে পাপৰ অধীনত ৰাখিলে। সেইবাবে যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ দ্বাৰাই আমাক উদ্ধাৰ কৰিবলৈ ঈশ্বৰৰ সেই প্ৰতিজ্ঞা, যেন যিসকলে বিশ্বাস কৰে তেওঁলোক এই প্ৰতিজ্ঞাৰ অধিকাৰী হয়। খ্ৰীষ্টত এই বিশ্বাস অহাৰ আগেয়ে যেতিয়ালৈকে ঈশ্বৰে আমাৰ ওচৰত বিশ্বাসৰ সেই কথা প্ৰকাশ নকৰিলে আমি বিধানৰ অধীনত বন্দী আৰু ৰক্ষিত আছিলোঁ। এইদৰে খ্ৰীষ্ট নহালৈকে বিধান আমাৰ কঠোৰ অভিভাৱক হ'ল, যাতে বিশ্বাসৰ দৰে আমি ধাৰ্মিক বুলি গণিত হ'ব পাৰোঁ। কিন্তু এতিয়া যিহেতু বিশ্বাস আমাৰ মাজত আহিল, আমি পুনৰ কঠোৰ অভিভাৱকৰ অধীন নহওঁ, কিয়নো খ্ৰীষ্ট যীশুত কৰা বিশ্বাসৰ দ্বাৰাই আপোনালোক সকলো ঈশ্বৰৰ সন্তান হৈছে। কাৰণ আপোনালোক যিসকলে খ্ৰীষ্টত বাপ্তিস্ম লৈছে তেওঁলোক সকলোৱে নিজক খ্ৰীষ্টৰে ঢাকিলে। এতিয়া খ্ৰীষ্ট যীশুত যিসকল আছে তেওঁলোকৰ মাজত ইহুদী কি গ্ৰীক, দাস কি স্বাধীনৰ কোনো পাৰ্থক্য নাই, পুৰুষ বা স্ত্ৰীৰ মাজত কোনো ভেদাভেদ নাই, কিয়নো খ্ৰীষ্ট যীশুত আপোনালোক সকলোৱেই এক। আপোনালোক যদি খ্ৰীষ্টৰ হয় তেনেহলে আপোনালোক আব্রাহামৰ বংশও হৈছে, আৰু আব্রাহামৰ ওচৰত ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল আপোনালোক তাৰ উত্তৰাধিকাৰীও হৈছে।